এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত গুৱাহাটীৰ কলাক্ষেত্ৰত আজি পি এম এ ৱাই জিৰ হিতাধিকাৰীৰ গৃহ প্ৰৱেশ কাৰ্যসূচী। অসম সম্প্ৰতি দেশৰ এখন অগ্ৰণী ৰাজ্য হিচাপে উদ্ভাসিত হৈছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰকাশ। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ অভিমত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্ভীক সাংবাদিক মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ত্ৰিংশতিতম মৃত্যু দিৱস পালন। আৰু এসপ্তাহৰ বিৰতিৰ পাছত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত আজি 55,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কৃষিমন্ত্ৰী অতুল বৰা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস এই অনুষ্ঠানত উপস্থিত থাকিব। অসম মন্ত্ৰীসভাই ৰাজ্যত তিনিতৰপীয়া পঞ্চায়ত গঠনত অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰা অনুসৰি অহা 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তসমূহ গঠন কৰা হ'ব। 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আঞ্চলিক পঞ্চায়ত আৰু 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত জিলা পৰিষদসমূহ গঠন কৰা হ'ব। গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতি নিৰ্বাচনৰ দিন 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত নিৰ্ধাৰণ কৰা হ'ব। ইয়াৰ বাবে 21 জুনৰ পূৰ্বেই জিলা আয়ুক্তই অধিসূচনা জাৰি কৰি একোগৰাকীকৈ কৰ্তৃত্বশীল বিষয়া নিযুক্তি দিব। অহা 1 আগষ্টৰ পৰা পঞ্চায়তসমূহে কাৰ্যভাৰ গ্ৰহণ কৰিব। ৰাজ্যত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ মাজত ৰাজসাহায্যযুক্ত খাদ্যশস্য বিতৰণ কৰাৰ বাবে অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। দিছপুৰৰ লোকসভা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা অক্টোবৰৰ পৰা বচা বচা কেইখনমান জিলাৰ হিতাধিকাৰীৰ মাজত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ কৰা হ'ব। সেই অনুসৰি হিতাধিকাৰীসকলে প্ৰতি কেজি মচুৰ দাইল 69 টকা, চেনি 38 টকা আৰু নিমখ 10 টকা দৰত লাভ কৰিব। অসমৰ দুগ্ধ উৎপাদন ক্ষেত্ৰক অধিক উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে মন্ত্ৰীসভাই ৰাণীৰ ফাৰ্ম মেনেজমেণ্ট প্ৰতিষ্ঠানৰ 20 বিঘা ভূমি আমূল কোম্পানীক লীজত দিয়াৰ বাবেও অনুমোদন দিছে। অসমত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰি নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে মন্ত্ৰীসভাই আই আই পি এৰ অধীনত 2টাকৈ প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি ডঃ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনত 1,313গৰাকী অংশকালীন আই চি টি শিক্ষকৰ মাহিলী মাননী অহা অক্টোবৰৰ পৰা 20,000 টকালৈ বৃদ্ধিৰ বাবেও অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই তেওঁলোকক 60 বছৰ বয়সলৈ সেৱা প্ৰদানৰ নিশ্চয়তা দিয়ে। ইয়াৰ ফলত তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ বাবে যোগ্য বিবেচিত হ'ব। এই বৈঠকতেই ডিব্ৰুগড় বিমানবন্দৰক ডঃ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰা হয়। অসম সম্প্ৰতি দেশৰ এখন অগ্ৰণী ৰাজ্য হিচাপে উদ্ভাসিত হৈছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। গুৱাহাটীৰ কইনাধৰাৰ অতিথিশালত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত অসমত ডোনাৰ মন্ত্ৰালয়ৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যখনৰ বিকাশৰ দিশত ডোনাৰ মন্ত্ৰালয়ে সক্ৰিয়ভাৱে সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি শ্ৰীসিন্ধিয়াই এই বিকাশৰ গতি ত্বৰান্বিত কৰাৰ দিশত তেওঁৰ মন্ত্ৰালয়ে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি মন্তব্য কৰে। বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিভিন্ন খণ্ডত লাভ কৰা অগ্ৰগতিৰে অসমে সম্প্ৰতি দেশৰ উন্নত ৰাজ্যসমূহৰ লগত সমানে ফেৰ মাৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই অসমৰ বৰ্তমান মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ 14% বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত চলি থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ বাবে শক্তিখণ্ডৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এই প্ৰয়োজনীয়তা পূৰণৰ দিশত ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণৰ দিশত অগ্ৰসৰ হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তদুপৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাসৰ দিশত ৰাজ্যখনে উল্লেখনীয় সফলতা অৰ্জন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ডোনাৰ মন্ত্ৰালয়ৰ দ্বাৰা বিভিন্ন প্ৰকল্পৰ বাবে আবণ্টিত পুঁজিৰ সকলো ধন জনসাধাৰণ উপকৃত হ'ব পৰাকৈ ব্যয় কৰা হৈছে। পৰ্যালোচনা বৈঠকত আন্তঃগাঁথনি, শক্তি আৰু সামগ্ৰীৰ বিকাশৰ ক্ষেত্ৰত অধিক বিনিয়োগৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত যোগান ব্যৱস্থা সুশৃংখলিত কৰাৰ ৰূপৰেখা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত ভাৰতীয় সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক 1999 চনৰ কাৰ্গিল যুদ্ধৰ আন এগৰাকী নায়ক, গুৱাহাটীৰ সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰক। 1977 চনত সামৰিক বিষয়া হিচাপে যোগদান কৰি 1984 চনৰ পৰা সেনাৰ চোৰাংচোৱা শাখাত নিয়োজিত বৰঠাকুৰে অপাৰেচন সিন্দুৰ সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সংবাদদাতাৰ আগত এইদৰে কয়।
মই ভেটেৰান সেনা বিষয়া। অলপতে পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামৰ যিটো নৰসংহাৰ কৰিলে, তাৰপিছত আমাৰ বীৰ সেনা, বিশেষকৈ বায়ুসেনা, এটা যোগ্য প্ৰত্যুত্তৰ দিলে। প্ৰত্যুত্তৰ দিয়া এটাই অৰ্থ আছিলে কি, আমি টেৰৰিষ্টক পাকিস্তানে প্ৰশ্ৰয় দিব নালাগে। সেইকাৰণে যিবাৰ আমাৰ বায়ুসেনা ভিতৰৰ কেম্প, 100 কিলোমিটাৰ ভিতৰৰ কেম্পটো ধ্বংস কৰি বায়ুসেনাৰ যি পৰাক্ৰম দেখালে, আমি ভাবিছিলোঁ কি পাকিস্তানে বুজিব যে সন্ত্ৰাসবাদীক সহায় কৰাটো তেওঁলোকৰ কাৰণে খুব ভুল। কিন্তু তেওঁলোকে সেইটো নকৰি 6-7 তাৰিখে আমাৰ ওপৰত ড্ৰোন এটেক কৰিবলৈ চেষ্টা কৰিলে। তাৰ ৰিটেলিয়েশ্যন যিটো ভাৰতীয় বায়ুসেনাই কৰিলে, আমাৰ সৈন্য বাহিনীয়ে কৰিলে, এইটো ৰিচেণ্ট টাইমত বিৰল বুলি ক'ব পাৰোঁ। কাৰণ পাকিস্তানে কেতিয়াও ভবা নাছিলে আমাৰ বায়ুসেনাই আমাৰ সীমান্ততে থাকি তেওঁলোকৰ ভিতৰৰ নিউক্লিয়াৰ ছাইটত আক্ৰমণ কৰিব পাৰে, ৰাডাৰ ষ্টেচন আক্ৰমণ কৰিব পাৰে, কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ ধ্বংস কৰিব পাৰে, সেইটো তেওঁলোকে ভবা নাছিলে। সেইটোৱে যিটো আমাৰ সাহস দেখালে, এই সাহসে আমাক গোটেই দেশবাসীক আজি আমাক মনোবলটো বঢ়াই দিছে। আৰু পাকিস্তানে বুজা উচিত যে এনেকে আমাৰ লগত যদি তেওঁলোকে কিবা কৰিব চেষ্টা হৈছে, ৰিটেলিয়েশ্যন হ'ব। আৰু এইখিনিতে মই কৈছোঁ, আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বুজাই দিছে, টেৰৰ এণ্ড টক একেলগে নাযায়। আৰু এটা তেওঁ গুৰুত্বপূৰ্ণ কথা কৈছে কি, এনি এক্ট অফ টেৰৰ, তাকে মানে যতেও আপোনালোকে সন্ত্ৰাসবাদী কৰে, সেইটো আমি যুদ্ধ বুলি ঘোষণা কৰিম। সেইভাৱে পাকিস্তানে আজি বুজক, আমাৰ লগত আকৌ এনেকুৱা ধৰণৰ ইমেচিয়'ৰ কাম নকৰে, আৰু কৰিলে আমাৰ সেনা বাহিনীয়ে যোগ্য উত্তৰটো দিব। কিন্তু মই কাশ্মীৰত সন্ত্ৰাসবাদী আৰম্ভ হওঁতে আছিলোঁ, আৰু আমাৰ তেতিয়াও আমি পাকিস্তানে যিমানেই কষ্ট কৰাকে আমি ভালকৈ ৰিটেলিয়েট কৰিছোঁ আৰু ৰিটেলিয়েট কৰি যাম। এই আমাৰ দেশবাসীয়ে আমাৰ সৈন্য বাহিনীৰ ওপৰত বিশ্বাস ৰাখিব লাগে, তেওঁলোকক নিজে যিখিনি কৰণীয় কাম কৰিব লাগে, যাতে আমি যদি যুদ্ধ হওক আমি সকলোৱে মিলি পাকিস্তানক এসেকা দিব পাৰোঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীৰ সৈতে অপাৰেচন সিন্দুৰ আৰু ভাৰতীয় সেনাবাহিনীৰ পৰাক্ৰমৰ বিষয়ে এটা বাৰ্তালাপ প্ৰচাৰ কৰিব। কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো কেইবাগৰাকীও বীৰ যোদ্ধাৰ অভিমত প্ৰচাৰ কৰা হ'ব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অহা 9 জুনত অসম বিধানসভাৰ এখন বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 63তম মৃত্যু দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে আজিৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰাৰ লগতে পৰাগ স্মৰণ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰো আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই কাইলৈ বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভঁৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব। নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসক সুঁৱৰি এয়া জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ।
আজিৰ দিনটোতে 29 বছৰৰ আগতে পৰাগ কুমাৰ দাসক গুৱাহাটীৰ ৰাজপথত দিন দুপৰতে হত্যা কৰা হৈছিল। পৰাগ দাসৰ প্ৰাসংগিকতা আজিৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত অন্ত পৰা নাই। মই যিহেতু আৰম্ভণিৰ পৰা তেখেতৰ সক্ৰিয় সাংবাদিকতাৰ সহযোগী আছিলো, তেতিয়া দেখিছিলো প্ৰতিটো মুহূৰ্তত তেখেতে অসমৰ ৰাজনৈতিক যিটো প্ৰচলিত পৰম্পৰা, সেই পৰম্পৰাটোৰ ত্ৰুটি বিচ্যুতিখিনি তেখেতে অতি গঠনমূলক দৃষ্টিভংগীৰে অসমৰ জনগণৰ আঙুলিয়াই দিছিলে। তেওঁৰ প্ৰতিটো কথাটো লেখনিত কেৱল এটাই কথাই আছিল যে অসমক আমি কেনেকে আগবঢ়াই লৈ যাব পাৰোঁ। অসমৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু দায়বদ্ধতাই পৰাগ দাসৰ কলম পৰিচালিত কৰিছিল। তেখেতে যিটো অসমৰ স্বাধীনতা বিচাৰিছিল বুলি বহুতে কয়, কিন্তু সেই কথাটো তেনেকুৱা নহয়। তেওঁ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছিল, আৰু সেই আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছিল আচলতে অৰ্থনৈতিক শোষণৰ পৰা মুক্তিৰ এক বাণী। তেখেতৰ গৱেষণালব্ধ যিখিনি কথা আছিল, সেইখিনিত আছিল যে অসমৰ অৰ্থনীতিটো থলুৱা অৰ্থনীতি কেন্দ্ৰিক হ'ব লাগিব। আমি নিজৰ যিখিনি সম্পদ আছে সেই সম্পদখিনিৰ ওপৰত অধিকাৰ পাব লাগিব। এই সম্পদখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ নিজৰ কৰ্ম সংস্কৃতিৰ জৰিয়তে আমাৰ নিজৰ দক্ষতা, আমাৰ যিটো থলুৱা উপাদানখিনি, থলুৱা সম্পদখিনিৰ জৰিয়তে আমাৰ দক্ষতাক বিকশিত কৰি আমি কেনেকে এটা শক্তিশালী থলুৱা অৰ্থনীতি গঢ়িব পাৰোঁ, সেই সন্দৰ্ভত তেখেতে তথ্য সহকাৰে অসমৰ ৰাইজক বুজাই দিছিল। এজন অসমক ভালপোৱা, অকৃত্ৰিমভাৱে অসমৰ ভালৰ কাৰণে কাম কৰি যোৱা এজন যুবক মাত্ৰ 35 বছৰ বয়সতে অসমৰ পৰা হেৰাই গল, এই পৃথিৱীৰ পৰা হেৰাই গল। গতিকে পৰাগ কুমাৰ দাসৰ আজিৰ এই মৃত্যু দিৱসত নতুন প্ৰজন্মক তেখেতৰ আদৰ্শৰ বিষয়ে আমি যদি বুজাই দিব পাৰোঁ, তেনেহলে আমাৰ অতি প্ৰয়োজনীয় স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে, অসমীয়া জাতিয়ে নিজৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে যি অৰ্থনৈতিক এটা শক্তিশালী ভেটি গঢ়িব লাগে, সেই দিশটোক আমি সকলোৱে আলোকপাত কৰিব পাৰিম।
এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত হ'ব। আজি চেন্নাইৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত যোৱা 9 মে'ত IPLৰ বাকী থকা খেলসমূহ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ সৈতে।
পাকিস্তানক সমৰ্থন কৰা তুৰস্কৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি গ্ৰহণ, চাইবাৰ আক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো মন্ত্ৰালয়লৈ NIC সকিয়নি, বাংলাদেশক ব্যৱহাৰ কৰি ভাৰত বিৰোধী কাৰ্যকলাপেৰে পূৰ্বোত্তৰক অশান্ত কৰাৰ চীনৰ পৰিকল্পনা, বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ 30 সংখ্যক মৃত্যু দিৱস পালন আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষত তুৰস্কই পাকিস্তানৰ সমৰ্থনত থিয় দিয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে তুৰস্কই ৰপ্তানি কৰা $280 কোটি সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে তুৰস্কৰ বিৰুদ্ধে বাণিজ্য যুদ্ধ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। ভাৰত পাকিস্তান সংঘৰ্ষৰ পৰৱৰ্তী সময়ত দেশত প্ৰতিদিনে 30-40 বাৰকৈ চাইবাৰ আক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সকলো মন্ত্ৰালয়ক চাইবাৰ সুৰক্ষাৰ নিয়ম কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৈনিক জনমভূমি কাকতে বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে চীনে বাংলাদেশক ব্যৱহাৰ কৰি ভাৰতৰ উত্তৰ পূব প্ৰান্তক অস্থিৰ কৰাৰ পৰিকল্পনা ৰচাৰ এটা বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ মাজত ৰাজসাহায্যযুক্ত খাদ্য বিতৰণ কৰাৰ বাবে অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে পুনৰ সভাপতি সলনিৰ চৰ্চাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইপিনে অসমীয়া খবৰ কাকতে এই নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰ পাছত বিজেপিয়ে BTR নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ বাতৰিটো মুখ্য বাতৰিৰ স্থান দিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰে বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰিব। এই প্ৰতিনিধি দলে বিশ্বৰ সন্মুখত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ ছবিখন দাঙি ধৰিব। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটো মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা ডোনাৰ মন্ত্ৰালয়ৰ বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
ধন্যবাদ পৰিস্মিতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ সামগ্ৰিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2000 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত গুৱাহাটীৰ কলাক্ষেত্ৰত আজি PMAYG হিতাধিকাৰীৰ গৃহ প্ৰৱেশ কাৰ্যসূচী। অসম সম্প্ৰতি দেশৰ এখন অগ্ৰণী ৰাজ্য হিচাপে উদ্ভাসিত হৈছে বুলি কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰকাশ। অপাৰেশ্যন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণী শৃংখলাত আজি সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ অভিমত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি নিৰ্ভীক সাংবাদিক মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 63তম মৃত্যু দিৱস পালন। আৰু এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা পুনৰ অনুষ্ঠিত। আঞ্চলিক বাতৰি ইমানেই। ঘণ্টে পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।